এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। বিগত কেইবাদিনো হৈ থকা ধাৰাষাৰ বৰষুণৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ কিছু ফৰকাল হৈছে যদিও কেইবাখনো জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বছৰৰ প্ৰথমটো বানত ৰাজ্যৰ 19খন জিলাৰ 3,64,000 অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে স্থাপন কৰা 52টা আশ্ৰয় শিবিৰত 10,000 অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত এই বানত 12 লোকে প্ৰাণ হেৰুৱাইছে। যোৱা 24 ঘণ্টাত বৰাক উপত্যকাৰ শ্ৰীভূমি আৰু কাছাৰ জিলাত এজনকৈ লোকৰ মৃত্যু হয়। এছ ডি আৰ এফে ধেমাজি আৰু হাইলাকান্দি জিলাৰ লগতে আন কেইবাখনো জিলাত আবদ্ধ লোকৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। যোৱা 24 ঘণ্টাত ডিমা হাছাও আৰু শ্ৰীভূমি জিলাত ভূমিস্খলনৰ ফলত বিস্তৰ ক্ষতি হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাৰ বান পৰিস্থিতিৰ বুজ লয়। আজি মুখ্যমন্ত্ৰীয়ে জিলাখনৰ পাঁচনৈ আৰু বৰবিল অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে স্পৰ্শকাতৰ সময়ত চৰকাৰে ক্ষতিগ্ৰস্তসকলক সকলো প্ৰকাৰে সকাহ আৰু সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰশাসনে জনসাধাৰণৰ নিৰাপত্তাৰ বাবে অহৰহ কাম কৰি আছে আৰু পৰিস্থিতি স্বাভাৱিক হলে ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ'ব। ডিব্ৰুগড় জিলাৰ বান ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চল আজি মন্ত্ৰী প্ৰশান্ত ফুকনে পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্তসকলক প্ৰশাসনে আগবঢ়োৱা সাহায্য সম্পৰ্কে বুজ লয়। মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ ব্ৰহ্মপুত্ৰত কালি সন্ধানহীন হোৱা কণমানি তনুজ মুৰাৰ পৰিয়ালক সাক্ষাৎ কৰি এন ডি আৰ এফ আৰক্ষীৰ শিশুটিৰ উদ্ধাৰ অভিযান তীব্ৰ কৰি তোলাৰ বাবে আহ্বান জনায়। ইপিনে জিলাখনৰ সাম্প্ৰতিক বান পৰিস্থিতি পৰ্যালোচনাৰ বাবে ৰাজ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে আজি এখন বৈঠকৰ আয়োজন কৰে। এই বৈঠকত এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নিনিৰ্বাপক বাহিনী আৰু অন্য জৰুৰীকালীন সেৱা বিভাগৰ দ্বাৰা চলাই থকা উদ্ধাৰ অভিযানৰ বুজ লোৱা হয়। তদুপৰি বান ক্ষতিগ্ৰস্তসকলক সাহায্য সামগ্ৰী প্ৰদান ব্যৱস্থাৰো বুজ লোৱা হয়। এই বৈঠকত জিলা প্ৰশাসনৰ প্ৰতিনিধিয়ে বিভিন্ন বিভাগক সহযোগিতাৰে কাম কৰি জৰুৰীকালীন পৰিস্থিতিৰ জোৰা মৰাৰ বাবে আহ্বান জনায়। বৰাক উপত্যকাৰ বান পৰিস্থিতি প্ৰায় অপৰিৱৰ্তিত হৈ আছে। বৰাক নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন অঞ্চল প্লাৱিত হৈছে। কাছাৰ জিলাত 1,00,000 অধিক লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে। শিলচৰ, বেৰেংগা, কাশীপুৰ সম্পূৰ্ণৰূপে বুৰ যোৱাৰ ফলত পথটোৰে যাতায়াত ব্যৱস্থা বন্ধ হৈছে। শিলচৰ শ্ৰীভূমি পথৰ 5 গ্ৰাম অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথেৰে পানী বাগৰাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। জিলাখনৰ 5,000 অধিক লোকে আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। শিলচৰ ষ্টেচনৰ পিট লাইনত পানী জমা হোৱাৰ বাবে আজি নিশা 10:40 যাত্ৰা কৰিবলগীয়া শিলচৰ ৰঙিয়া এক্সপ্ৰেছ ৰেলখনৰ যাত্ৰা বাতিল কৰা হৈছে। তদুপৰি শিলচৰ নাহৰলগুণ ৰেলখনৰ যাত্ৰাও বাতিল কৰা হৈছে। একেদৰে শিলচৰ নতুন দিল্লীৰ মাজত চলাচল কৰা সম্পৰ্কান্তি এক্সপ্ৰেছ ৰেলখনে আজি সন্ধিয়া 7:30 পৰিৱৰ্তে কাইলৈ পুৱা 8 যাত্ৰা কৰিব। কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা শিলচৰলৈ আহি পৰিস্থিতি পৰিদৰ্শন কৰাৰ কথা। অৱশ্যে শিলচৰ চহৰৰ পৰিস্থিতি কিছু উন্নত হোৱাৰ ফলত জনজীৱন প্ৰায় স্বাভাৱিক হৈ উঠিছে। গোলাঘাট জিলাৰ ডেৰগাঁৱত সগুনপাৰা মথাউৰি ছিগি যোৱাৰ ফলত 20খনৰো অধিক গাঁৱৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। বোকাহাট সমজিলাৰ বৃহত্তৰ কুৰুৱাবাহীৰ মাৰিয়াহোলা, দীঘলীয়াটি, মিছামৰীয়া বিভিন্ন অঞ্চলত বান ক্ষতিগ্ৰস্ত ৰাইজ সংকটৰ সন্মুখীন হৈছে। যোৰহাটত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। অৱশ্যে নিমাতীঘাটকে ধৰি ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলত পৰিস্থিতি নিয়ন্ত্ৰণত আছে। নগাঁও জিলাত ব্ৰহ্মপুত্ৰৰ কপিলিকে ধৰি কেইবাখনো নৈৰ পানী বিপদসীমাৰ ওপৰত আছে। মৰিগাঁও জিলাৰ ধৰমটোল থানাৰ অন্তৰ্গত 1 নম্বৰ গুণামৰাত আজি কলং নৈৰ সোঁতত উঠি গৈ প্ৰতাপ মেধি নামৰ এজন লোকৰ মৃত্যু হয়। সোঁতে উটুৱাই নিয়াৰ কিছু সময় পাছত এছ ডি আৰ এফে অভিযান চলাই লোকজনক মৃত অৱস্থাত উদ্ধাৰ কৰে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে কৃষকৰ বাবে পুলি বাগান স্থাপন, গছপুলি ৰোপণ আৰু বনানীকৰণ বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত বিভিন্ন জিলাৰ ভালেসংখ্যক কৃষক আৰু উদ্যমী ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। অসম কৃষি বনানীকৰণ উন্নয়ন পৰিষদৰ অৰ্থসাহায্যত আয়োজন কৰা এই প্ৰশিক্ষণ আজি বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ নীতিল কুলকাৰ্ণীয়ে উদ্বোধন কৰে। কাৰ্যসূচীত গুণগত বীজ ৰোপণ, বিজ্ঞানসন্মতভাৱে পুলি বাগানৰ পৰিচালনা, বাঁহৰ সংবৰ্ধন পদ্ধতি, কৃত্ৰিমভাৱে সাঁচি গছত আগৰ প্ৰস্তুত আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে কাৰ্বি আংলং জিলাৰ দলদলি সংৰক্ষিত বনাঞ্চলত দখল আৰু পৰিৱেশ বিনষ্ট কৰা সন্দৰ্ভত তদন্তৰ বাবে এখন যুটীয়া সমিতি গঠন কৰিছে। উত্তম বুথাৰী নামৰ এজন লোকে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীকৰণে অসম চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষক, কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ এগৰাকী প্ৰতিনিধি, নাগালেণ্ড চৰকাৰৰ ভূমি ৰেকৰ্ড আৰু জৰী বিভাগৰ এগৰাকী প্ৰতিনিধি আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এজন প্ৰতিনিধিক লৈ এই সমিতিখন গঠন কৰা হৈছে। সন্ধিয়াৰ উজনি অসমৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45